নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। বিৰোধী সাংসদসকলে আজি এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু অন্য দলৰ সাংসদসকলে প্ৰতিবাদত ভাগ লয়। সাংসদসকলে বিষয়টো যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী জনাই ধ্বনি দিয়ে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে সংসদ ভৱনত সাব্যস্ত কৰা প্ৰতিবাদক লৈ বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰতিবাদক নাটক আখ্যা দিয়ে। ৰাজ্যসভাত আজি এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয় পৰিৱেশৰ বাবে কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত পৰহিলৈ অসম মন্ত্ৰীসভাৰ সামান্য সম্প্ৰসাৰণ কৰা হ'ব বুলি উল্লেখ কৰে। এই সম্প্ৰসাৰণত কোন কোন নতুন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া আজি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছতে সিদ্ধান্ত লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে। লগতে এইবাৰ মন্ত্ৰীসভাত বৰাক উপত্যকাৰ পৰা এগৰাকী সদস্যক প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি 5:30 বজাত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শ্ৰী ফাড়নবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে শ্ৰী ফাড়নবিছক কালি সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়নী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। শ্ৰী ফাড়নবিছে কালি মিত্ৰজোঁটৰ শিৱসেনাৰ নেতা একনাথ সিন্দে আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰৰ সৈতে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিষ্ঠিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। ৰাজ্যপালৰ সৈতে হোৱা বৈঠকৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীফাড়নবিছে কয় যে শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰাণা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে তেওঁলৈ সমৰ্থন আগবঢ়াইছে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে 349 সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ পৰা বহু লোকে অংশগ্ৰহণ কৰিছে। বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই শ্বহীদী দিৱস উপলক্ষে ডিব্ৰুগড় ধুবুৰী এখন বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰিছে। আনহাতে 3-দিনীয়া এই শ্বহীদী দিৱসৰ সামৰণি দিনটো অৰ্থাৎ অহা 7 ডিচেম্বৰৰ বিয়লি ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ আন এখন বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰা হৈছে বুলি ৰেল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। নতুন সাহিত্য পৰিষদ নামৰ সাহিত্য সংগঠনটোৰ অহা 1, 2 আৰু 3 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া দ্বিবাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 50 বছৰ অনুৰোধৰ সকলো লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত গল্পৰ বাবে বিপুল খাটনিয়াৰ বঁটা, কবিতাৰ বাবে বিজেনলাল চৌধুৰী বঁটা আৰু প্ৰবন্ধৰ বাবে মুকুট ভট্টাচাৰ্য সোঁৱৰণী বঁটা আগবঢ়োৱা হ'ব। বিজয়ী প্ৰতিযোগীসকলক সন্মিলনৰ মুকলি সভাত পুৰস্কৃত কৰা হ'ব। প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে সাম্প্ৰতিক অসমীয়া সাহিত্য আৰু সমাজ বাস্তৱতাক বিষয় হিচাপে লোৱা হৈছে। প্ৰবন্ধৰ বাবে সৰ্বাধিক শব্দ সংখ্যা 2500 নিৰ্ধাৰণ কৰা হৈছে। অহা 15 জানুৱাৰী বা তাৰ আগেয়ে পোৱাকৈ লেখাসমূহ হোৱাটছএপ নম্বৰ 8474892614 বা 9854138815 অথবা ইমেইল ghananath1234@gmail.com পঠিয়াব পাৰে। ব্ৰিছবেনত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত আজি ভাৰতীয় মহিলা দলটো ঘৰুৱা দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰতে প্ৰথমে বেট ধৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 28 অভাৰত 6টা উইকেট হেৰুৱাই 92 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।